এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ গীতত বিশ্বব্যাপী ঐক্য প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ 126 সংখ্যক খণ্ডত আজি প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীমোদীয়ে শেহতীয়াকৈ অসমত আয়োজিত যুগজয়ী মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰে। তেওঁ ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতটো সিংহলী আৰু তামিল ভাষাত অনুবাদৰ কথা উল্লেখ কৰি কিদৰে ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে বিশ্বৰ বেলেগ বেলেগ দেশ একত্ৰিত হৈছে সেই বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি মন কী বাতত অসমীয়াৰ হিয়াৰামথু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগতো গভীৰ শোক প্ৰকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শিল্পীগৰাকীৰ সংগীতে পৰৱৰ্তী প্ৰজন্মসমূহক সদায় আচ্ছন্ন কৰি ৰাখিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত 100খন বিছনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। পশ্চিম কাৰ্বি আংলঙত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় 30 কোটি টকা ব্যয়েৰে এই জিলা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উদ্বোধনী কাৰ্যসূচীৰ পাছত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে চিকিৎসালয়খনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰে। এই উপলক্ষে ডংকামুকামৰ ৱাইচং ষ্টেডিয়ামত আয়োজিত এখন জনসভাত 2200 আত্মসহায়ক গোটৰ প্ৰায় 19,000 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি আমি আপোনালোকক 10,000 টকাকৈ আপোনালোকক চেক দিবৰ বাবে আজি আমি ইয়াতে আপোনালোকক নিমন্ত্ৰণ জনাইছো। যদি এই 19,000 মহিলা আমি যদি উদ্যমী কৰিব পাৰো বা তেওঁলোকক যদি ব্যক্তিগতভাৱেও আগবঢ়াই লৈ যাব পাৰো, 19,000টা পৰিয়ালৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে। কাৰণ আমাৰ মহিলাসকলে যেতিয়া ঘৰৰ উপাৰ্জনত বৰঙণি আগবঢ়ায়, ঘৰৰো পৰিৱৰ্তন হয়, সমাজৰো পৰিৱৰ্তন হয়।
শাৰদীয় দুৰ্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি নীতিৰে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হৈছে। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰামথু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে দিয়া এটা বাৰ্তাত প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজ্যৰ জনসাধাৰণ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰি সমাজখনত শান্তি স্থাপনৰ বাবে দেৱীৰ আশীষ বিচাৰে। তেওঁ শাৰদীয় পূজাৰ ক্ষণত ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। কামৰূপ জিলাৰ বকোৰ বনগাঁৱত অনুষ্ঠিত সাৰ্বজনীন দুৰ্গা পূজাত আজি গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে দেৱী দুৰ্গাৰ আশীষ লয়। তেওঁ পূজাথলীত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জনায়। ডিব্ৰুগড় জিলাৰ মাইজানত আজি দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনাই এজন যুৱক ব্ৰহ্মপুত্ৰত বুৰ যোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে মাইজান বৰশইকীয়া গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ খেলপথাৰত বিয়লি স্থানীয় যুৱকসকলে ফুটবল খেলি থকা অৱস্থাত বলটো নদীত পৰি যায়। বলটো আনিবলৈ নবীন চৌধুৰী নামৰ যুৱকজনে পানীত জাপ দিয়াত নদীৰ কোবাল সোঁতে যুৱকজনক উটুৱাই লৈ যায়। এছ ডি আৰ এফৰ বাহিনীয়ে আন্ধাৰৰ বাবে অভিযান চলাব নোৱাৰে যদিও কাইলৈ পুৱাই যুৱকজনৰ সন্ধানত অভিযান চলাব বুলি জনাইছে। এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ডুবাইত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমালৈ বাতৰি অহাৰ পৰলৈকে পাকিস্তানে প্ৰথমে বেট ধৰি 16 অভাৰ এটা বলত 6টা উইকেট হেৰুৱাই 133 ৰাণ কৰি খেলি আছে। পাকিস্তানৰ হৈ ছাহিবজাদা ফাৰহানে 57 আৰু ফখৰ জামানে 46 ৰাণ কৰি আউট হয়। বৰুণ চক্ৰৱৰ্তী, অক্সৰ পেটেল আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।